এয়া আকাশবাণী গুৱাহাটী নিশাৰ আঞ্চলিক বাতৰিৰ সৈতে মই অৰূপ কুমাৰ শৰ্মা। কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে আজি দেৰগাঁৱত নতুন ৰূপত সজাই তোলা অত্যাধুনিক লাচিত বৰফুকন পুলিচ একাডেমী মুকলি কৰে আৰু একাডেমীৰ আৱাস গৃহ প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰে। এই উপলক্ষে কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকীয়ে কয় যে অসম দ্ৰুতগতিত বিকাশৰ দিশে অগ্ৰসৰ হৈছে আৰু প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বত ৰাজ্যখনলৈ শান্তি ঘূৰি আহিছে। তেওঁ কয় যে প্ৰধানমন্ত্ৰী মোদীৰ প্ৰচেষ্টাৰ বাবেই ৰাজ্যখনৰ প্ৰায় আটাইবোৰ উগ্ৰপন্থী গোট শান্তি আলোচনাৰ বাবে আগবাঢ়ি আহিছে আৰু কেইবাটাও গোটে অস্ত্ৰ সম্বৰণো কৰিছে। ৰাজ্যখনত শান্তি বিৰাজ কৰিছে আৰু ইয়াৰ ফলস্বৰূপে ব্যৱসায় খণ্ডৰ উন্নতি ঘটিছে বুলি কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে। তেওঁ কয় যে ব্যৱসায় খণ্ডৰ উন্নয়নৰ ফলত যুৱ প্ৰজন্মৰ বাবে কৰ্মসংস্থাপনৰ সুযোগ সৃষ্টি হৈছে। তেওঁ লগতে কয় যে কেন্দ্ৰীয় চৰকাৰে ৰাজ্যখনৰ বিভিন্ন প্ৰকল্পৰ বাবে 3,00,000 কোটি টকা যোগান ধৰিব আৰু ইয়াৰ ফলত আন্তঃগাঁথনি খণ্ড শক্তিশালী হৈ উঠিব। অনুষ্ঠানত ভাষণ দি মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই কয় যে আজিৰ দিনটো ৰাজ্যখনৰ আৰক্ষীৰ বাবে এটা সোণালী দিন আৰু বীৰ লাচিত বৰফুকনলৈ এয়া প্ৰকৃত শ্ৰদ্ধাঞ্জলি। ৰাজ্য চৰকাৰে দেৰগাঁও পুলিচ একাডেমী চৌহদত আৰক্ষী চিকিৎসা মহাবিদ্যালয় স্থাপনৰো পৰিকল্পনা কৰিছে বুলি ডঃ শৰ্মাই জানিবলৈ দিয়ে। তেওঁ কয় যে পূৰ্বৰ দশকসমূহৰ তুলনাত ৰাজ্যখনৰ আইন শৃংখলা পৰিস্থিতি উন্নত হৈছে আৰু অপৰাধৰ হাৰ 50%ৰ অধিক হ্ৰাস পাইছে। কেন্দ্ৰীয় বন্দৰ জাহাজ পৰিবহণ আৰু জলপথ মন্ত্ৰী সৰ্বানন্দ সোণোৱালে অনুষ্ঠানত অংশ লৈ কয় যে এই অত্যাধুনিক আৰক্ষী একাডেমীৰ জৰিয়তে দেশৰ শ্ৰেষ্ঠ আৰক্ষী কৰ্মী সাজু হৈ উঠিব আৰু এই আৰক্ষী কৰ্মীসকল নতুন যুগৰ অপৰাধ নিয়ন্ত্ৰণ কৰিবলৈ সমৰ্থন হ'ব। অনুষ্ঠানত বিদেশ ৰাজ্যমন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটা আৰু আন ভালেসংখ্যক বিশিষ্ট ব্যক্তি উপস্থিত থাকে। দেৰগাঁৱৰ অনুষ্ঠানৰ পাছতে গৃহমন্ত্ৰীগৰাকীয়ে মিজোৰামৰ আইজললৈ যায়। তাত তেওঁ দেশৰ আটাইতকৈ পুৰণি অৰ্ধসামৰিক বাহিনী আছাম ৰাইফলছৰ প্ৰায় 150 বছৰ পুৰণি চাউনিটো আইজল নগৰৰ পৰা প্ৰায় 15 কিলোমিটাৰ নিলগৰ জোকচাঙলৈ স্থানান্তৰিত কৰা অনুষ্ঠানত ভাগ লয়। কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকীয়ে আজি নিশাটো আইজলৰ ৰাজভৱনত কটাব। তেওঁ কাইলৈ কোকৰাঝাৰৰ দতমাত নিখিল ভাৰত তেওঁ কাইলৈ কোকৰাঝাৰৰ দতমাত নিখিল বড়ো ছাত্ৰ সন্থাৰ 57 সংখ্যক বাৰ্ষিক অধিৱেশনত অংশগ্ৰহণ কৰিব। নতুন দিল্লীলৈ উভতি যোৱাৰ পূৰ্বে তেওঁ গুৱাহাটীত উত্তৰ পূৰ্বাঞ্চলত নতুন ফৌজদাৰী আইন 3খনৰ ৰূপায়ণ সন্দৰ্ভত অঞ্চলটোৰ 8খন ৰাজ্যৰ মুখ্যমন্ত্ৰীৰ সৈতে পৰ্যালোচনা বৈঠকত মিলিত হ'ব। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই আজি সন্ধিয়া নগৰ কৰয়নী কাকোডঙা পথাৰত অনুষ্ঠিত হেজাৰী ভাওনা মহোৎসৱত মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰে। অনুষ্ঠানত ডঃ শৰ্মাই ঐতিহ্যমণ্ডিত মন্দিৰটোৰ উন্নয়নৰ বাবে 1 কোটি টকা আগবঢ়োৱাৰ কথা ঘোষণা কৰে। অনুষ্ঠানত নগৰ বিধায়ক ৰূপক শৰ্মা, ৰহাৰ বিধায়ক শশীকান্ত দাস আৰু চামগুৰি বিধায়ক দীপলু ৰঞ্জন শৰ্মা উপস্থিত থাকে। কাইলৈ নিশা সামৰি পৰিবলগীয়া এই মহোৎসৱত 11খনকৈ অংকীয়া নাট প্ৰদৰ্শন কৰা হৈছে। আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ বাতৰি বিভাগে কাইলৈ সন্ধিয়া 7:45 সংবাদ চলন্তিকাত গুৱাহাটী প্ৰেছ ক্লাবৰ উদ্যোগত গুৱাহাটীত কৰ্মৰত সাংবাদিকসকলে পৰিৱেশন কৰা গান্ধাৰী অভিশাপ নামৰ ভাওনাৰ বিষয়ে বিশেষ অনুষ্ঠান প্ৰচাৰ কৰিব। এই ভাওনাখনৰ পৰিকল্পনা ঋতুপৰ্ণ দাসৰ আৰু পৰিচালনা ডঃ দীপেন দাসৰ। গুৱাহাটীৰ বিভিন্ন বৈদ্যুতিন চেনেলৰ সাংবাদিকে অভিনয় কৰা এই ভাওনাখনিত ধৃতৰাষ্ট্ৰৰ চৰিত্ৰত অভিনয় কৰিছে মৃগাংক শইকীয়াই, কৰ্ণ চৰিত্ৰত সুনীত কুমাৰ ভূঞা, শকুনিৰ চৰিত্ৰত অভিজিৎ গোস্বামী আৰু কৃষ্ণ চৰিত্ৰত অভিনয় কৰিছে বিমল ভূষণ মহন্তই। গান্ধাৰী চৰিত্ৰত অভিনয় কৰিছে এঞ্জেলা চাংমাই। অহা 2 এপ্ৰিলত হ'বলগীয়া ৰাভা হাছং স্বায়ত্ত শাসিত পৰিষদৰ নিৰ্বাচনৰ বাবে আজি মনোনয়ন পত্ৰ দাখিলৰ সামৰণি পৰে। মনোনয়ন পত্ৰ দাখিলৰ অন্তিম দিনটোত আজি ভালেসংখ্যক প্ৰাৰ্থীয়ে মনোনয়ন পত্ৰ দাখিল কৰে। পৰিষদৰ অন্তৰ্গত মুঠ 36টা সমষ্টিৰ ভিতৰত গোৱালপাৰা জিলাত 20টা আৰু কামৰূপ জিলাত 16টা সমষ্টি আছে। ৰাজ্যৰ বিভিন্ন স্থানত আজিও পৰম্পৰাগত ৰীতি নীতি আৰু উৎসাহ উদ্দীপনাৰে ফাকুৱা আৰু দৌল উৎসৱ উদযাপন কৰা হয়। দৌল উপলক্ষে বৰপেটাৰ পাটবাউসী, গণককুচি, সুন্দৰদিয়া আৰু বাৰাদী সত্ৰত ভক্তৰ ভিৰ পৰিলক্ষিত হৈছে। কৃষ্ণ বন্দনা আৰু হোলী গীতেৰে বৰপেটাৰ আকাশ বতাহ মুখৰ হৈ উঠিছে। বৰপেটা সত্ৰত শ্ৰীশ্ৰীকৃষ্ণৰ দৌল মহোৎসৱত অংশ লোৱাৰ লগতে গোসাঁইক সেৱা জনাই আশীৰ্বাদ ল'বলৈ বিভিন্ন প্ৰান্তৰ পৰা ভক্তসকলৰ আগমন ঘটিছে। মাজুলীৰ ঐতিহাসিক দক্ষিণপাট সত্ৰ, গড়মূৰ সত্ৰ, বেঙেনাআটী সত্ৰ, চামগুৰি সত্ৰকে ধৰি কেইবাখনো সত্ৰত পৰম্পৰা অনুসৰি ফল্গু উৎসৱ উদযাপন কৰা হৈছে। কাইলৈ ফাকুৱা ফুৰোৱাৰ পাছত সন্ধিয়ালৈ এই উৎসৱৰ সামৰণি পৰিব। কোচবিহাৰৰ মধুপুৰ সত্ৰত 3 দিনকৈ আয়োজন কৰা দৌল মহোৎসৱৰ আজি সামৰণি পৰে। দৌল উৎসৱৰ অন্তিম দিনা গোসাঁইক নামঘৰৰ পৰা উলিয়াই সত্ৰ চাৰিওফালে প্ৰদক্ষিণ কৰাৰ লগতে ধৰ্মীয় শোভাযাত্ৰা উলিওৱা হয়। উত্তৰ গুৱাহাটীৰ ঐতিহ্যমণ্ডিত শ্ৰী শ্ৰী দৌল গোবিন্দ মন্দিৰত আধ্যাত্মিক পৰম্পৰা আৰু ৰীতি নীতিৰে দৌল উৎসৱ পালন কৰা হয়। আমাৰ এতিয়াৰ বাতৰি ইমানতে শেষ হ'ল। আমাৰ পৰৱৰ্তী বাতৰি বুলেটিন কাইলৈ পুৱা 7:05 শুনিবলৈ পাব।